এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত কালি লোকসেবা ভবনত অনুষ্ঠিত অসম মন্ত্রীসভার এখন বৈঠকত কেইবাটাও গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ করা হয়। বৈঠকত রাষ্ট্রীয় পেনশন আঁচনির অধীনত সামরি লওয়া রাজ্যিক কর্মচারীর ইউনিফাইড পেনশন আঁচনি প্রবর্তনত অনুমোদন জানা হয়। সেবাকাল সম্পূর্ণ হওয়ার পাছত স্বেচ্ছায় অবসর লওয়ার পাছত কর্মচারীসকলে পেনশনের ধন লাভ করব। মন্ত্রীসভার বৈঠকত ধুবুরী, দক্ষিণ হালমারা, মানকাসর আর চরাঞ্চলত নিয়োজিত শিক্ষয়িত্রীসকলক পাঁচ বছর সেবা সম্পূর্ণ করার পাছত গৃহ বা নিকটবর্তী জেলালৈ বদলি করার সিদ্ধান্ত গ্রহণ করে।
অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো। তাৰমানে চাউথ চালমাৰা, ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে, পাঁচ বছৰ চাকৰি সম্পূৰ্ণ হৈছে, সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছো।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিটো মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যৰ গ্ৰাম্যাঞ্চলত সকলো ধৰণৰ বতৰৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ বাবে দীৰ্ঘস্থায়ী গ্ৰাম্য দলং কাৰ্যসূচীৰ বাবে মন্ত্ৰীসভাই 4,816 কোটিতকৈও অধিক টকাৰ সংশোধিত প্ৰশাসনিক ব্যয়ত অনুমোদন জনায়। এই বৈঠকতে 4,287 কোটি টকা ব্যয়েৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়ন, বিশেষ চিকিৎসা উপলভ্যতা আৰু গুণগত মান বৃদ্ধিৰ বাবে আস্থা প্ৰকল্পত অনুমোদন জনোৱা হয়। তামিলনাডুৰ দুৰ্ঘটনা নিহত 9 জন ভুক্তভোগীৰ পৰিয়াললৈ 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে বৰাক উপত্যকাৰ শিলচৰত 564,50,00,000 টকা ব্যয়েৰে উড়ন সেতু নিৰ্মাণ প্ৰকল্পত মন্ত্ৰীসভাই অনুমোদন জনাইছে। সমগ্ৰ শিক্ষা অভিযানৰ অধীনৰ পূৰ্বৰ 5 বছৰৰ পৰিৱৰ্তে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণতো মন্ত্ৰীসভাই অনুমোদন জনায়। চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনোৱাৰ লগতে মন্ত্ৰীসভাই স্নাতক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 126,97,00,000 টকাৰ বিত্তীয় আবণ্টন দিয়ে। কালিৰ বৈঠকত মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা লাভ কৰা 1,231 গৰাকী কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদানত অনুমোদন জনোৱা হয়। অসম ৰাজ্যিক TNAIৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা 41 সংখ্যক দ্বিবাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নীতুমণি শইকীয়াই অংশগ্ৰহণ কৰে। নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত এই সন্মিলনত আলোচনা কৰা হয়। সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষা গ্ৰহণ কৰি থকা 1,000ৰো অধিক পঞ্জীয়নভুক্ত পেছাদাৰী নাৰ্চৰ প্ৰতিনিধি উপস্থিত থাকে। কালি লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত ৰাস উৎসৱৰ আখৰা আৰম্ভ হৈছে। মাজুলীৰ কেইবাখনো সত্ৰ আৰু ৰংগমঞ্চত কালি আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰি নাম প্ৰসংগৰে আনুষ্ঠানিকভাৱে নাটমেলা আৰম্ভ হয়। ইয়াৰ লগে লগে মাজুলীৰ বিভিন্ন প্ৰান্তত খোল, তাল, বাঁহী আদিৰে মুখৰিত হৈ পৰে। এইবাৰ মাজুলী জিলাৰ 12খন সত্ৰ আৰু 65টাকৈ ৰংগমঞ্চত ৰাস অনুষ্ঠিত হ'ব। লখিমপুৰ জিলাৰ কদমকছাৰী গাঁৱৰ নামঘৰ আৰু হাজং গাঁৱৰ অংগনবাড়ী কেন্দ্ৰত কালি মনৰ আলাপ প্ৰকল্পৰ অধীনত মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। মানসিক ৰোগৰ কাৰণ, লক্ষণ, ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় সম্পৰ্কে সভাত বিতংভাৱে আলোচনা কৰা হয়। বেচৰকাৰী সংস্থা অপ্টিক্স ফাউণ্ডেশ্যনৰ সহযোগত এই সভাৰ আয়োজন কৰা হয়। অঞ্চলটোৰ 100 অধিক ৰাইজে এই সভাত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ পৰিৱেশ সংগঠন ছাষ্টেইনেবল গ্ৰীণ ডিব্ৰুগড় নামৰ সংস্থাটোৱে সেউজীয়া পৃথিৱী আমাৰ অধিকাৰ শ্লোগানেৰে কালি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ চাহনগৰী হিচাপে খ্যাত ডিব্ৰুগড়ৰ মাছমজিয়াৰ সেউজীয়া চাহ বাগিচা আৰু গছবোৰে নগৰখনৰ সৌন্দৰ্য ৰক্ষা কৰি আহিছে যদিও শেহতীয়াকৈ পৰিকল্পনাহীনভাৱে গঢ়ি উঠা আৱাসিক ঘৰ দুৱাৰ তথা বাণিজ্যিক ক্ষেত্ৰসমূহে নগৰখনৰ সৌন্দৰ্য বিৰূপ প্ৰভাৱ পেলাইছে। সংস্থাটোৱে ডিব্ৰুগড়ৰ চাহ বাগিচাসমূহ বিকীৰ্ণ কৰি নগৰীয়া বনাঞ্চল প্ৰকল্পৰ অধীনত সংৰক্ষণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।